حاميم
حاميم
والكتاب المبين
শপত সুস্পষ্ট কিতাবৰ
إنا أنزلناه في ليلة مباركة إنا كنا منذرين
নিশ্চয় আমি এক অবতীর্ণ কৰিছো এটা বৰকতময় ৰাতি নিশ্চয় আমি সতৰ্ককাৰী
فيها يفرق كل أمر حكيم
সেই ৰাতিত প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়
আমৰাম মিন ইনদিনা ইন্না কুন্না মুরসিলিন
আমাৰ আদেশ অনুসাৰে নিশ্চয় আমিয়েই ৰাসূল প্ৰেৰণ কৰোঁ
ৰহমাতাম মিন ৰব্বিক ইন্নাহু হুৱাস সামিউল আলিম
তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা ৰহমত স্বৰূপে নিশ্চয় তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ
ৰব্বিস সামাৱাতি ৱাল আৰদি ৱামা বাইনহুমা ইন কুনতুম মুকিনিন
তেওঁ আকাশসমূহ পৃথিৱী আৰু এই দুয়োৰে মাজৰ সকলো বস্তুৰ প্ৰতিপালক যদি তোমালোকে নিশ্চিত বিশ্বাসী হোৱা
لا إله إلا هو يحيي ويميت ربكم ورب آبائكم الأولين
তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই তেওঁই জীৱনদান কৰে আৰু তেওঁই মৃত্যু ঘটায় তেওঁই তোমালোকৰ প্ৰতিপালক আৰু তোমালোকৰ পিতৃপুৰুষসকলৰ প্ৰতিপালক
بل هم في شك يلعبون
বৰং সিহঁতে সন্দেহৰ বশৱৰ্তী হৈ খেল ধেমালি কৰি আছে
فارتقب يوم تأتي السماء بدخان مبين
এতেকে তুমি অপেক্ষা কৰা সেই দিনটোলৈ যিদিনা স্পষ্ট ধোঁৱাৰে আচ্ছন্ন হ'ব আকাশ
يغشى الناس هذا عذاب أليم
كي دعائي منوحكو عبرتو كوري بلابا ايتو هبو زنطران دايا خستي
ربنا اكشف عنا العذاب إنا مؤمنون
تتے كيوتة كوبا هي امار پوٹي پالو امار پورا خستي دور كوري ديا نتشا يامي مؤمن هم
أنا لهم الذكرى وقد جاءهم رسول مبين
কত সিহঁতে উপদেশ গ্ৰহণ কৰিব অথচ ইতিপূৰ্বে সিহঁতৰ ওচৰলৈ এজন স্পষ্ট ৰাসূল আহিছিল
ثم تولوا عنه وقالوا معلم مجنون
তাৰপিছত সিহঁতে তেওঁৰ পৰা মুখ ঘূৰাই লৈছিল আৰু কৈছিল এওঁ হৈছে এজন প্ৰশিক্ষণ প্ৰাপ্ত উন্মাদ
ইন্না কাশিফু আযাবি ক্বালিলা ইন্নাকুম আইদুন
আমি অলপ সময়ৰ কাৰণে যদি শাস্তি ৰহিত কৰি দিওঁ তেন্তে নিশ্চয় তোমালোকে তোমালোকৰ পূৰ্বাৱস্থালৈ উভতি যাবা
يوم نبطش البطشة الكبرى إنا منتقمون
جدن آمي پروبول بھابے قرائت تو کریم كيدن آمي نچوئے پوٹی خود لام
ولقد فتنا قبلهم قوم فرعون وجاءهم رسول كريم
আৰু সিহঁতৰ আগতেও আমি ফিৰাউন সম্প্ৰদায়ক পৰীক্ষা কৰিছিলোঁ আৰু সিহঁতৰ ওচৰতো আহিছিল এজন সন্মানিত ৰাসূল
আন আদু ইলাইয়া ইবাদাল্লাহি ইন্নি লাকুম ৰাসূলুন আমীন
তেওঁ ফিৰাউনক কৈছিল আল্লাহৰ বান্দাসকলক অৰ্থাৎ বনী ইছৰাইলক মোলৈ গতাই দিয়া নিশ্চয় মই তোমালোকৰ বাবে এজন বিশ্বস্ত ৰাসূল
وَأَلَّا تَعْلُوا عَلَى اللَّهِ إِنِّي آتِيكُمْ بِسُلْطَانٍ مُبِينٍ
আৰু তোমালোকে আল্লাহৰ বিৰুদ্ধে অধ্যত্ব প্ৰকাশ নকৰিবা। নিশ্চয় মই তোমালোকৰ ওচৰলৈ স্পষ্ট প্ৰমাণ লৈ আহিম। তোমালোকৰ পস্ত্ৰাঘাতৰ পৰা মই মোৰ প্ৰতিপালক আৰু তোমালোকৰ প্ৰতিপালকৰ ওচৰত আশ্ৰয় বিচাৰিছো। আৰু যদি তোমালোকে মোৰ প্ৰতি বিশ্বাস স্থাপন নকৰা তেন্তে মোক এৰি গুচি যোৱা।
فَدَعَا رَبَّهُ أَنَّهَٰؤُلَاءِ قَوْمٌ مُجْرِمُونَ
তাৰপিছত তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দোৱা কৰি কলে, নিশ্চয় ইহঁত হৈছে এটা অপৰাধী সম্প্ৰদায়।
فَأَسْرِ بِعِبَادِي لَيْلًا إِنَّكُمْ مُتَّبَعُونَ
আল্লাহে কলে, তেন্তে তুমি মোৰ বান্দাসকলক লগত লৈ ৰাতিৰ ভিতৰতো ওলাই যোৱা, নিশ্চয় তোমালোকক পিছফালৰ পৰা খেদি লৈ যোৱা হ'ব।
وَاتْرُكِ الْبَحْرَ رَهْوًا إِنَّهُمْ جُنْدٌ مُغْرَقُونَ
আৰু সাগৰখনক স্থিৰ থাকিবলৈ দিয়া, নিশ্চয় সিহঁত এনেকুৱা এটা বাহিনী যিসকলে ডুবি মৰিব।
كَمْ تَرَكُوا مِن جَنَّاتٍ وَعُيُونٍ
كَيْتَ পিছফালে এৰি থৈ গৈছিল বহুতো উদ্যান আৰু প্ৰসৰবন।
وَزُرُوعٍ وَمَقَامٍ كَرِيمٍ
শস্য ক্ষেত্ৰ আৰু সুৰম্য বাসস্থান।
وَنَعْمَةٍ كَانُوا فِيهَا فَاكِهِينَ
আৰু নানা ধৰণৰ বিলাস সামগ্ৰী য'ত সিহঁতে আনন্দ উপভোগ কৰিছিল।
কাযালিকা ওয়া আওরাসনাহা কওমান আখরিন
এনেকৈ হৈছিল আৰু আমি এই সকলোবোৰৰ উত্তৰাধিকাৰী কৰিছিলোঁ এটা বেলেগ সম্প্ৰদায়ক।
ফামা বাকাত আলাইহিমুস সামাউ ওয়াল আরদু ওয়ামা কানু মুনযারিন
এতেকে আকাশ আৰু পৃথিৱীয়ে সিহঁতৰ বাবে অশ্ৰুপাত কৰা নাছিল আৰু সিহঁত অৱকাশ প্ৰাপ্তও নাছিল।
ওয়ালাকাদ নাজ্জাইনা বানী ইসরাঈলা মিনাল আযাবিল মুহীন
আৰু নিশ্চয় আমি বনী ইসরাঈলক লাঞ্ছনাদায়ক শাস্তিৰ পৰা উদ্ধাৰ কৰিছিলোঁ।
مِن فِرْعَوْنَ إِنَّهُ كَانَ عَالِيًا مِنَ الْمُسْرِفِينَ
উদ্ধার কৰিছিল ফিৰাউনৰ পৰা, নিশ্চয় কি আছিল হিমলংঘনকাৰীসকলৰ মাজত শীৰ্ষস্থানীয়।
وَلَقَدْ اخْتَرْنَاهُمْ عَلَى عِلْمٍ عَلَى الْعَالَمِينَ
আৰু আমি জানি বুজি সিহঁতক সকলো সৃষ্টিৰ ওপৰত নিৰ্বাচিত কৰিছিলোঁ।
وَآتَيْنَاهُمْ مِنَ الْآيَاتِ مَا فِيهِ بَلَاءٌ مُبِينٌ
আৰু আমি সিহঁতক এনেকুৱা নিদৰ্শনাৱলী প্ৰদান কৰিছিলোঁ য'ত আছিল সুস্পষ্ট পৰীক্ষা।
إِنَّ هَٰؤُلَاءِ لَيَقُولُونَ
নিশ্চয় সিহঁতে এই কথা সদায় কৈ থাকে।
إن هي إلا موتتنا الأولى وما نحن بمنشرين
আমাৰ প্ৰথম মৃত্যুয়ে হৈছে একমাত্ৰ মৃত্যু, আমি আৰু কেতিয়াও পুনৰুত্থিত নহওঁ।
فأتوا بآبائنا إن كنتم صادقين
এতেকে তোমালোকে যদি সত্যবাদী হোৱা তেন্তে আমাৰ পিতৃপুৰুষসকলক উপস্থিত কৰাচোন।
আহুম খায়রুন আম কওম তুবাইন ওয়াল্লাযিনা মিন ক্বাবলিহিম আহলাকনাহুম ইন্নাহুম কানু মুজরিমিন
কোয়াসুন শ্রেষ্ঠ কোন খিহত নে তুব্বা সম্প্রদায়, নে খিহতর পূর্বে যেসকল আছিল খিহত? আমি খিহতক ধ্বংস করেছিলাম, নিশ্চয় খিহত আছিল অপরাধী।
وَمَا خَلَقْنَا السَّمَاوَاتِ وَالْأَرْضَ وَمَا بَيْنَهُمَا لَاعِبِينَ
আকাশসমূহ আৰু পৃথিৱী লগতে এই দুইৰ মাজত থকা কোনো বস্তুকে আমি ধেমালিৰ চলৰে সৃষ্টি কৰা নাই।
মা খলকনাহুমা ইল্লা বিল হাক্কি ওয়ালাকিন্না আকছারুহুম লা ইয়ালামুন।
আমি এই দুয়োকে যথাযথভাৱে সৃষ্টি কৰিছো, কিন্তু সিহঁতৰ সৰহভাগেই নাজানে।
إِنَّ يَوْمَ الْفَصْلِ مِيقَاتُهُمْ أَجْمَعِينَ
নিশ্চয় মীমাংসাৰ দিন সিহঁত সকলোৰে বাবে নিৰ্ধাৰিত।
يَوْمَ لَا يُغْنِي مَوْلًى عَن مَوْلًى شَيْئًا وَلَا هُمْ يُنصَرُونَ
সেইদিনা এজন বন্ধুৱে আন এজন বন্ধুৰ কোনো কামত নাহিব আৰু সিহঁতে সহায়ো নাপাব।
إلا من رحم الله إنه هو العزيز الرحيم
কিন্তু আল্লাহ যার প্রতি দয়া করিব কেবল তেওর বাহিরে, নিশ্চয় আল্লাহ মহাপরাক্রমশালী পরম দয়ালু।
إن شجرة الزقوم
নিশ্চয় জাক্কুম গছ হব।
طعام الأثيم
পাপীর খাদ্য।
كالمهل يغلي في البطون
গলিত তামার দরে পেটর মাজত উতলে থাকিব।
كغلي الحميم
উতলে থাকা গরম পানির দরে।
خذوه فاعتلوه إلى سواء الجحيم
কোৱা হব তাক ধৰা আৰু টানি লৈ যোৱা জাহান্নামৰ মধ্যস্থলত।
ثُمَّ صُبُّوا فَوْقَ رَأْسِهِ مِنْ عَذَابِ الْحَمِيمِ
তাৰ পিছত তাৰ মূৰৰ ওপৰত উতলা পানী ঢালি শাস্তি দিয়া।
ذُقْ إِنَّكَ أَنْتَ الْعَزِيزُ الْكَرِيمُ
কোৱা হব এতিয়া সোৱাদ লোৱা, নিশ্চয় তুমি সন্মানিত অভিজাত আছিলা।
ইন্না হাযা মা কুনতুম বিহি তামতারুন
নিশ্চয় এইটোৱে হৈছে শাস্তি যিটোক তোমালোকে সন্দেহ কৰিছিলা।
ইন্নাল মুত্তাকিনা ফি মাকামিন আমিন
নিশ্চয় মুত্তাকিসকল থাকিব নিরাপদ স্থানত।
في جنات وعيون
উদ্যান আর ঝর্ণাসমূহ।
يلبسون من سندس واستبرق متقابلين
তেওঁলোকে পরিধান করিব মিহি আর মোটা রেশমী বস্ত্র আর ইজনে সিজনের সম্মুখত বহিব।
كذلك وزوجناهم بحور عين
এনেকৈ হব আৰু আমি তেওঁলোকক বিয়া পাতি দিম মৃগনয়না হুৰসকলৰ সৈতে।
يدعون فيها بكل فاكهة آمنين
তাত তেওঁলোকে প্ৰশান্ত চিত্তে বিবিধ ফল মূল আনিবলৈ কব।
لا يذوقون فيها الموت إلا الموتة الأولى ووقاهم عذاب الجحيم
প্রথম মৃত্যুর পিছত তেওঁলোকে তাত আৰু মৃত্যু আসাদন নকৰিব, তেওঁই তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব।
فضلا من ربك ذلك هو الفوز العظيم
এইটো হৈছে তোমাৰ প্ৰতিপালকৰ এটা অনুগ্ৰহ, এইটোৱে হৈছে মহা সফলতা।
فَإِنَّمَا يَسَّرْنَاهُ بِلِسَانِكَ لَعَلَّهُمْ يَتَذَكَّرُونَ
এতেকে নিশ্চয় আমি তোমাৰ ভাষাত কোৰাণক সহজ কৰি দিছো যাতে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰে।
فَارْتَقِبْ إِنَّهُمْ مُرْتَقِبُونَ
এতেকে তুমি অপেক্ষা করা, নিশ্চয় সিহঁতও অপেক্ষাকারী।